গীতমালা 68 অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে ডাউদৰ ৰচিত গীত সংগীত। ঈশ্বৰ উঠক, তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওক, তেওঁ ঘৃণাওতাবিলাক তেওঁ আগৰ পৰা দূৰ হওক। ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া। মন যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওক। কিন্তু ধাৰ্মীসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক, তেওঁলোকে আনন্দ কৰি উল্লাস কৰক। তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা। মৰুভূমিৰ মাজেদি যিজন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা। তেওঁৰ নাম জিহুৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা। ঈশ্বৰ তেওঁ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কৰ্তা। অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে। তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে, কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে। হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোকসকলৰ আগে আগে গৈছিলা, চেলা, তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বৰষাইছিল। এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চিনয় পৰ্বতৰ। সেই ঈশ্বৰৰ উপস্থিতিত, ঈশ্বৰৰ সাক্ষাতে, ইজৰাইলৰ ঈশ্বৰৰ উপস্থিতিত। হে ঈশ্বৰ, তুমি প্ৰচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা। তুমি তোমাৰ শুকান দেশত পুনৰাই নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা। তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে। হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা। যিহুৱাই লোকসমূহক আদেশ দিয়ে, সুসংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল। তেওঁলোকে ঘোষণা কৰে, সৈন্য দলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে। ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লোট দ্ৰব্য ভাগ বাতি লৈছে। যদিও তেওঁলোকে মেৰ ছাগৰ গঁড়ালবোৰৰ মাজত থাকে, তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণালী পাখি পাব। সৰ্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্ৰভংগ কৰিলে, তেতিয়া চলমুন পৰ্বতৰ ওপৰত বৰফ পৰিছিল। সেই বিশাল পৰ্বত, বাচান পাহাৰৰ বিশাল পৰ্বত, সেই অনেক শৃংখ সম্বলিত পৰ্বত, বাচান পাহাৰৰ পৰ্বত, সেই অনেক শৃংখ সম্বলিত পৰ্বত, ঈশ্বৰে যি পৰ্বতক নিজৰ আবাসৰ বাবে বাছি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতে জিহুৱাই চিৰকাললৈকে বাস কৰিব। ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ জিহুৱাৰ চিনয় পৰ্বতৰ পৰা পবিত্ৰ স্থানলৈ আহিব। তুমি যেতিয়া ওখ পৰ্বতত উঠিলা, তুমি যুদ্ধ বন্দীসকলক বন্দী কৰি লৈ গলা। লোকসকলৰ পৰা এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰাসকলৰ পৰাও অনেক দান আহিছিল, যাতে সেই ঈশ্বৰ জিহুৱা তুমি তেওঁলোকৰ মাজত থাকিব পাৰা। প্ৰতিদিনে আমাৰ বোজা বহন কৰা জিহুৱা ধন্য, তেওঁৱে আমাৰ পৰিত্ৰাণকৰ্তা ঈশ্বৰ, চেলা। আমাৰ ঈশ্বৰ হৈছে পৰিত্ৰাণৰ ঈশ্বৰ। জিহুৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে, কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব। যিসকলে কুপথত চলি থাকে, চুলিৰে পূৰ্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাও খোলা তেওঁ গুৰি কৰিব। প্ৰভুৱে ক'লে, মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম, সমুদ্ৰৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম, যাতে শত্ৰুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছামতে চেলেকি নিজৰ ভাগ পাব পাৰে। হে ঈশ্বৰ, লোকসকলে তোমাৰ আৰম্ভণপূৰ্ণ যাত্ৰা দেখিছে। পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্ৰা দেখিছে। আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্ৰৰ বায়নসকল। সঞ্জৰি বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে। তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা, হে ইজৰাইল ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা। তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিঞ্জামিন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা তেওঁৰ বংশ গৈছে, সৌৱা যিহুদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবুলুনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে। হে ঈশ্বৰ, তোমাৰ পৰাক্ৰমৰ আজ্ঞা দিয়া, হে ঈশ্বৰ, তোমাৰ শক্তি প্ৰদৰ্শন কৰা, যেনেকৈ আগেৰে তুমি আমাৰ পক্ষে কাৰ্য প্ৰদৰ্শন কৰিছিলা। জেৰুচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব। নলনীৰ বনৰীয়া জন্তু সেই মিছৰক তুমি ধমকি দিয়া, বলধে নিজৰ দামুৰী জাকবোৰক নিয়ন্ত্ৰণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা। যি জাতিয়ে যুদ্ধ ভাল পায় তেওঁলোকক হিঁচৰিত কৰা। মিছৰৰ পৰা ৰাজদূতসকল আহিব, কুৰ্চেজ ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব। সেই পৃথিৱীৰ সকলো ৰাজ্য ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহুৱাৰ স্তুতি গান কৰা, চেলা। তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা, জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ, তেওঁ উচ্চ স্বৰেৰে কথা কৈছে, ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা। তেওঁ মহিমা ইজৰাইলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্ৰকাশ হৈ আছে। হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিৰে ভয় জগাই তোলে। ইজৰাইলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্ৰশংসা হওক।